واذكروا الله في أيام معدودات فمن تعجل في يومين فلا إثم عليه ومن تأخر فلا إثم عليه لمن اتقى واتقوا الله واعلموا أنكم إليه تحشرون
আর তোমালোকে নির্দিষ্ট দিনসমূহত আল্লাহক স্মরণ কৰিবা। এতেকে কোনোবাই যদি খৰখেদাকৈ দুদিনতে গুচি আহে তেন্তে তাৰ কোনো পাপ নহ'ব, আৰু যদি কোনোবাই পলমকৈ আহে তাৰো কোনো পাপ নহ'ব। এইটো নিয়ম সেই ব্যক্তিৰ বাবে যিয়ে তাকৱা অৱলম্বন কৰে। আৰু তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা, লগতে জানি থোৱা যে তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ'ব।